বতৰ পঢ়িছো জুলি শৰ্মা বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব ঐতিহ্য সমিতিৰ 46সংখ্যক অধিৱেশন মুকলি কৰিব। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বাংলাদেশৰ শিক্ষাত্মক প্ৰতিবাদৰ বাবে প্ৰায় 1000 ভাৰতীয় শিক্ষাৰ্থী স্থলীখনলৈ উভতি আহিছে। চিবিআইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট ইউজি প্ৰশ্নকাকত ফাঁদিৰ গোচৰ সংক্ৰান্তত আৰু 3 লোকক গ্ৰেপ্তাৰ কৰিছে। আৰু ভাৰত আজি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন গুৰুত্বপূৰ্ণ খেলত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া 7 বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 46সংখ্যক অধিৱেশন মুকলি কৰিব। অনুষ্ঠানত শ্ৰীমোদীয়ে ভাষণ প্ৰদান কৰিব। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন 31 জুলাইত সামৰণি পৰিব। এই বাৰ্ষিক অধিৱেশনত বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয়ে আলোচনাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'বলগীয়া স্থানসমূহৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বৈঠকৰ সময়ছোৱাত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। ইয়াৰ উপৰি অধিৱেশনত বৰ্তমানৰ 124টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্পদ সংৰক্ষণৰ স্থিতিৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ'ব। অধিৱেশনত 150খন দেশৰ 2000তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতে নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰিছে। ছচিয়েল মিডিয়াৰ এটা পষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰতে এই সমিতিখনৰ অধিৱেশন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে আৰু আজি সন্ধিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে। দেশৰ ঐতিহ্য সংৰক্ষণৰ উপায় সন্দৰ্ভত মত বিনিময় কৰাৰ বাবে ই এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰহিলৈ সদনত 2024-2025 বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰ প্ৰসাৰী নীতি আৰু ভৱিষ্যত পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল। চৰকাৰে বাজেট অধিৱেশনত সংসদত 6খন নতুন বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে। বাংলাদেশৰ শিক্ষাত্মক প্ৰতিবাদৰ বাবে প্ৰায় 1000 ভাৰতীয় শিক্ষাৰ্থীৰ স্থলীখনলৈ উভতি আহিছে। বিদেশ মন্ত্ৰালয়ে কৈছে যে 778গৰাকী ভাৰতীয় বিদ্যাৰ্থীয়ে স্থল পথেৰে ভাৰতলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি প্ৰায় 200গৰাকী শিক্ষাৰ্থী ঢাকা আৰু চট্টগ্ৰাম বন্দৰৰ পৰা নিয়মীয়া বিমান সেৱাৰে স্থলীখনলৈ উভতি আহিছে। মন্ত্ৰালয়ে কৈছে যে ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু চট্টগ্ৰাম, ৰাজশাহী, ছিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়োগসমূহে ভাৰতীয় নাগৰিকসকলক স্থলীখনলৈ উভতি অহাত সহায় কৰি আছে। স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়োগ আৰু সহকাৰী উচ্চায়োগসমূহে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন প্ৰৱেশ পথেৰে নিৰাপদ যাত্ৰা সুগম কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিদেশ মন্ত্ৰালয়ে জানিবলৈ দিছে। বিদেশী পৰ্টফলিঅ' বিনিয়োগকাৰীসকলে এই মাহত বৰ্তমানলৈকে ইকুইটি আৰু ঋণ বজাৰত প্ৰায় 44,344 কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ ভিতৰত 30,771 কোটি টকা ইকুইটি বজাৰত আৰু 13,573 টকা ঋণ বজাৰত বিনিয়োগ কৰা হৈছে। যান বাহন, মূলধনী সামগ্ৰী, স্বাস্থ্যসেৱা, তথ্য প্ৰযুক্তি, দূৰসংযোগ তথা তেল আৰু গেছ খণ্ডত সৰ্বাধিক বিনিয়োগ হোৱা পৰিলক্ষিত হৈছে। বজাৰৰ প্ৰতি ইতিবাচক ভাৱধাৰা আৰু সংস্কাৰধাৰা অব্যাহত ৰখাৰ প্ৰতি সুস্থিৰ চৰকাৰৰ আশ্বাসৰ বাবে মূলধনী বজাৰত বিনিয়োগ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। নেপালৰ কে পি শৰ্মা অলি চৰকাৰে আজি নিম্ন সদন প্ৰতিনিধি সভাত আস্থাৰ ভোট বিচাৰিব। নেপালৰ সংবিধান অনুসৰি নৱনিযুক্ত প্ৰধানমন্ত্ৰীয়ে নিযুক্তিৰ 30 দিনৰ ভিতৰত সংসদত আস্থা প্ৰমাণ কৰিব লাগে। 72বছৰীয়া প্ৰবীণ কমিউনিষ্ট নেতা কে পি শৰ্মা অলিয়ে সোমবাৰে চতুৰ্থবাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পোডলে দেশখনৰ সৰ্ববৃহৎ কমিউনিষ্ট পাৰ্টী CPN-UML-ৰ অধ্যক্ষগৰাকীক নেপালী কংগ্ৰেছৰ সৈতে লগ লাগি মিত্ৰজোঁট চৰকাৰ পৰিচালনা দায়িত্ব অৰ্পণ কৰিছে। শ্ৰীঅলিয়ে পুষ্পকমল দাহাল চৰকাৰ পতনৰ পাছত নতুন চৰকাৰ গঠন কৰিছে। 275 জনী প্ৰতিনিধি সভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে 138 গৰাকী সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। নিম্ন সদনৰ নেপালী কংগ্ৰেছ আৰু চি পি এন ইউ এম এলৰ 166 গৰাকী সদস্য আছে।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল গোচৰ সংক্ৰান্তত আৰু 3 জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত 2 জন ৰাজস্থানৰ ভৰতপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আছে। সূত্ৰৰ পৰা জানিব পৰা মতে 2 জন অভিযুক্ত 5 মেত অনুষ্ঠিত নীট ইউ জি পৰীক্ষাৰ দিনা ঝাৰখণ্ডৰ হাজাৰীবাগত উপস্থিত আছিল। আনহাতে গ্ৰেপ্তাৰ কৰা 3জন ব্যক্তি প্ৰশ্নকাকত ফাদিল কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী সকলো ধৰণৰ সহায় আগবঢ়াইছিল। পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে 3113 গৰাকী তীৰ্থযাত্ৰী আৰু এটা দল জম্মু কাশ্মীৰৰ ভগৱতী নগৰ যাত্ৰী নিবাসৰ মূল শিবিৰৰ পৰা ৰাওনা হৈছে। তীৰ্থযাত্ৰী দলটো আজি নিচেই পুৱা সৰোবৰ 123খন বাহনেৰে অমৰনাথ গুহা অভিমুখে যাত্ৰা কৰে। দলটোত 2315 গৰাকী পুৰুষ, 692 গৰাকী মহিলা, 4টি শিশু আৰু 102 গৰাকী সাধু সন্যাসী আছে। তীৰ্থযাত্ৰীসকলৰ ভিতৰত 1152 গৰাকীয়ে পুৱতি নিশা 2:56 বালতল মূল শিবিৰলৈ বুলি আৰু 1960 গৰাকী তীৰ্থযাত্ৰীয়ে পুৱতি নিশা 3:41 বাহেলগাম মূল শিবিৰলৈ বুলি ৰাওনা হয়। তাৰ পৰা তেওঁলোক পবিত্ৰ অমৰনাথ গুহালৈ যাত্ৰা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 28 জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰৱৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সমাজৰ সংস্কাৰৰ লক্ষ্যৰে ভালেসংখ্যক যুৱক যুৱতীয়ে সমূহীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্ৰীমোদীয়ে জনসাধাৰণক মাই গভ নমো এপযোগে দিহা পৰামৰ্শ আগবঢ়াবলৈ আহান জনাইছে। তেওঁ লগতে 1800 11 7800 নম্বৰত ফোন কৰি বাৰ্তা বাণীবদ্ধ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। ভাৰত আজি শ্ৰীলংকাৰ ৰংগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন গুৰুত্বপূৰ্ণ খেলত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2 বজাত আৰম্ভ হ'ব। ভাৰত খেলখনত জয়ী হলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। আয়োজক দেশ শ্ৰীলংকাই কালি ৱিশমি গুণৰত্নেৰ অৰ্ধেক শতকৰ সহায়ত বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে। শ্ৰীলংকাই 112 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 1 বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বাংলাদেশৰ হৈ নাহিদা আখতাৰে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে বাংলাদেশে টছ জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 111 ৰাণ কৰে। বাংলাদেশৰ অধিনায়ক নিগাৰ চুলতানাই 59টা বলত 48 ৰাণ কৰে। শ্ৰীলংকাৰ হৈ উদেশিকা প্ৰবোধনী আৰু ইনোশি প্ৰিয়দৰ্শনীয়ে 2টাকৈ উইকেট লাভ কৰে। শ্ৰীলংকাৰ বিশমি গুণৰত্নে প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। পোলেণ্ডৰ ৱাৰ্ছত অনুষ্ঠিত 2024 চনৰ গ্ৰীষ্মকালীন এথলেটিকছ প্ৰতিযোগিতাৰ মহিলাৰ 200 মিটাৰ দৌৰত কালি কিৰণ পাহালে সোণৰ পদক অৰ্জন কৰিছে। 23 বছৰীয়া দৌৰবিদগৰাকীয়ে 23.33 ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰথম স্থান দখল কৰি এবাৰ ভাৰতীয় খেলুৱৈ হিচাপে সৰ্বোচ্চ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব ঐতিহ্য সমিতিৰ 48 সংখ্যক অধিৱেশন মুকলি কৰিব। চৰকাৰে সংসদৰ মাজৰ অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। আৰু ভাৰত আজি মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন গুৰুত্বপূৰ্ণ খেলত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।